对呀，阿刚问你。বাতৰি কৰিছো মৰমী কাশ্যপে। ভাৰতীয় নিউজ প্ৰচেষ্টাৰে বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। চৰকাৰে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে অহা দেওবাৰে সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে বৈজ্ঞানিকসকলে উৎপাদন বৃদ্ধি কৰাৰ বাবে খেতিয়কসকলৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰা উচিত। চি বি আই নিট ইউ জিৰ প্ৰশ্নৰ কাষত হাবিল গোচৰৰ সৈতে জড়িত আৰু দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰু 35 সংখ্যক আন্তঃৰাষ্ট্ৰীয় জীৱ বিজ্ঞান অলিম্পিয়াডত ভাৰতীয় দলৰ এগৰাকী শিক্ষাৰ্থীয়ে সোণৰ আৰু 3গৰাকীয়ে ৰূপৰ পদক অৰ্জন কৰিছে। ভাৰতীয় নিউজ প্ৰচেষ্টাৰে বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। নীতি আয়োগৰ উপাধ্যক্ষ সুমন বেৰীয়ে আজি ৰাষ্ট্ৰসংঘৰ উচ্চ পৰ্যায়ৰ ৰাজনৈতিক মঞ্চ আলোচনাত বহনক্ষম লক্ষ্য আৰু সৰ্বাম্মক বিকাশ সন্দৰ্ভত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে ৰাষ্ট্ৰীয় বিবৃতি দি এইদৰে প্ৰকাশ কৰে। শ্ৰীবেৰীয়ে কয় যে ভাৰতে নিজ প্ৰয়াসেৰে বহনক্ষম লক্ষ্যৰ অগ্ৰগতিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াওতা দেশ হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে ভাৰতে ব্যাপক বুনিয়াদী আৰু ডিজিটীয় আন্তঃগাঁথনিৰ সফল নিৰ্মাণ, প্ৰৱঞ্চনা হ্ৰাস কৰাৰ বাবে ডিজিটীয় প্ৰদান ব্যৱস্থা, নিৰ্ধাৰিত সামাজিক সুৰক্ষা কাৰ্যসূচী আৰু মহিলাৰ সবলীকৰণৰ গুৰুত্ব আৰোপ কৰি আহিছে। ভাৰতে প্ৰাকৃতিক আৰু মানৱসৃষ্ট বিপৰ্যয়ৰ পৰা স্থানীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত মোকাবিলা কৰাৰ ব্যৱস্থা শক্তিশালী কৰি তুলিছে বুলি উপাধ্যক্ষগৰাকীয়ে উল্লেখ কৰে। শ্ৰীবেৰীয়ে কয় যে ৰাজ্যিক আৰু কেন্দ্ৰীয় পৰ্যায়ৰ ক্ষমতা সুশৃংখলিত হস্তান্তৰৰ লগতে সহযোগিতামূলক আৰু গণতান্ত্ৰিক পৰিকাঠামোৰ অধীনত এই সাফল্য অৰ্জন কৰা হৈছে। ভাৰতে বহুমাত্ৰীয় দৰিদ্ৰতা সূচাংকৰ ক্ষেত্ৰত 2030 চনত সময়সীমাৰ পূৰ্বে লক্ষ্যত উপনীত হোৱাৰ দিশে অগ্ৰসৰ হৈছে বুলিও তেওঁ মন্তব্য কৰে। শ্ৰীবেৰীয়ে কয় যে 2015-16 আৰু 2019-21 বৰ্ষৰ ভিতৰত দেশৰ প্ৰায় 13,50,00,000 লোক দৰিদ্ৰতাৰ পৰা মুক্ত হবলৈ সমৰ্থ হৈছে। জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত মত প্ৰকাশ কৰি নীতি আয়োগৰ উপাধ্যক্ষগৰাকীয়ে কয় যে প্ৰতি ব্যক্তি কাৰ্বন নিৰ্গমন সবাতোকৈ কম হোৱা সত্বেও ভাৰতে নবীকৰণযোগ্য শক্তি আৰু কম কাৰ্বন নিৰ্গমন অৰ্থব্যৱস্থা গঢ়ি তোলাৰ বাবে ব্যাপক পৰিসৰত নিয়োগ কৰিছে। চৰকাৰে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে অহা দেওবাৰে সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। এই বৈঠকৰ সময়ত সংসদৰ দুয়োটা সদনৰ সুচাৰু কাম কাজ সুনিশ্চিত কৰাৰ বাবে চৰকাৰে সকলো ৰাজনৈতিক দলৰ পৰা সহযোগিতা বিচাৰিব। বাজেট অধিৱেশন এই মাহৰ 22 তাৰিখৰ পৰা অহা মাহৰ 12 তাৰিখলৈ অনুষ্ঠিত হ'ব। অহা 23 জুলাইত কেন্দ্ৰীয় বাজেট দাখিল কৰা হ'ব। নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালত এয়া হ'ব প্ৰথমখন বাজেট। যোৱা মাহত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংসদৰ দুয়োটা সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি কৈছিল যে এইখন বাজেট চৰকাৰৰ সুদূৰপ্ৰসাৰী নীতি আৰু ভৱিষ্যতৰ দৃষ্টিভংগীৰ এক ফলপ্ৰসূ নথি হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ন্যায়াধীশ এন কোটেশ্বৰ সিং আৰু আৰ মহাদেৱনক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিছে। ন্যায়াধীশ এন কোটেশ্বৰ সিং বৰ্তমান জম্মু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে আৰু আৰ মহাদেৱন মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত হৈ আছে। আইন আৰু ন্যায় মন্ত্ৰালয়ে কৈছে যে ন্যায়াধীশ দুগৰাকীয়ে নিজৰ নিজৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ দিনৰে পৰা এই নিযুক্তি কাৰ্যকৰী হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে বৈজ্ঞানিকসকলে উৎপাদন বৃদ্ধি কৰাৰ বাবে খেতিয়কসকলৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰা উচিত। শ্ৰীচৌহানে আজি নতুন দিল্লীত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ 94 সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্বোধন কৰি এইদৰে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে খেতিয়কসকলৰ আয় দুগুণলৈ বৃদ্ধি কৰাকে ধৰি চৰকাৰে নিৰ্ধাৰণ কৰা লক্ষ্যসমূহত উপনীত হোৱাৰ বাবে বিজ্ঞানী, বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ সৈতে জড়িত সকলো পক্ষৰ ঐক্যবদ্ধভাৱে কাম কৰা উচিত। তেওঁ কয় যে বৰ্তমানে দেশত অৰ্ধেকে জীৱিকাৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰ কৰে আৰু খণ্ডটো চৰকাৰৰ সৰ্বাধিক অগ্ৰাধিকাৰ বিষয়ৰূপে গণ্য হৈ আহিছে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশ অকল দানাজাতীয় শস্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হোৱাই নহয় বৰং মীন পালন আৰু দুগ্ধ উৎপাদনৰ ক্ষেত্ৰতো চকুতীয়া ধৰণৰ প্ৰগতি লাভ কৰিছে। দেশক তৈলবীজ আৰু দাইলৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰি তুলিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি শ্ৰীচৌহানে উল্লেখ কৰে। তেওঁ লগতে বিজ্ঞানীসকলক উৎপাদনত প্ৰভাৱ নপৰাকৈ জৈৱিক কৃষিত গুৰুত্ব আৰোপ কৰিবলৈও আহান জনায়।
अब सिर्फ सजा नहीं मिलेगी, होगा न्याय। भारतीय न्याय संहिता मतलब नया कानून 1 जुलाई से लागू, आजाद भारत के अपने कानून। अब
देश में न्याय का नया दौर, यही अन्याय पर होगा सबका जोर। विकसित भारत का ये है नया अध्याय, सबसे समान व्यवहार मिलेगा सबको न्याय फैशन है कलम है पारदर्शी तकनीकी युक्त है और है स्वदेशी इसमें है महिलाओं बुजुर्गों का सम्मान शामिल है इसमें जन जन की
আপনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে নীট ইউ জিৰ প্ৰশ্নকাকত সাবিল গোচৰৰ সৈতে জড়িত আৰু দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে এজন অভিযুক্তক পাটনাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। ঝাৰখণ্ডৰ বকাৰোৰ নিবাসী এই অভিযুক্তজনে হাজাৰীবাগস্থিত ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা কেন্দ্ৰৰ পৰা নীট ইউ জিৰ প্ৰশ্নকাকত চুৰি কাৰ্যত সহায় কৰা অপৰাধত হাজাৰীবাগৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। চি বি আইয়ে বৰ্তমানলৈকে ঝাৰখণ্ডৰ হাজাৰীবাগৰ এখন বিদ্যালয়ৰ এগৰাকী উপাধ্যক্ষসহ এই ঘটনাৰ সৈতে জড়িত 14 লোকক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে চি বি আইসহ বহুকেইখন ৰাজ্য আৰক্ষী বিভাগে নীটৰ নিচিনা প্ৰতিযোগিতামূলক পৰীক্ষা প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। নীট ইউ জিৰ পৰীক্ষা চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত কৰা হয়। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি পৰ্ট লুইছত মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ কুমাৰ জগনথক সাক্ষাৎ কৰে। বিদেশ মন্ত্ৰীগৰাকীয়ে শ্ৰীজগনথক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই ভাৰত আৰু মৰিছাছত বিশেষ আৰু বৰ্ধিত সহযোগিতাৰ বুজ লয় আৰু ইয়াৰ প্ৰশংসা কৰে। ডঃ জয়শংকৰে কয় যে তেওঁ ভাৰত আৰু মৰিছাছৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে সহযোগিতা অব্যাহত ৰখাৰ বাবে কাম কৰিবলৈ আগ্ৰহেৰে বাট চাই আছে। শ্ৰীজগনাথ আৰু ডঃ জয়শংকৰে 12 সমূহীয়া উন্নয়ন প্ৰকল্পও উদ্বোধন কৰে। নেতা দুগৰাকীৰ উপস্থিতিত মহাকাশ সহযোগিতা ৰাষ্ট্ৰীয় পাঠ্যক্ৰম প্ৰতিষ্ঠানৰ বিকাশ সংস্কৃত আৰু ভাৰতীয় দৰ্শনৰ বাবে আই চি চি আৰ আসন পুনৰ স্থাপন আৰু ভাৰতীয় আৱৰ্জন অভিলেখাগাৰৰ ডিজিটীয়কৰণ সম্পৰ্কীয় কেইবাখনো চুক্তি বিনিময় কৰা হয়। ডঃ জয়শংকৰে যুটীয়া হাইড্ৰগ্ৰাফী সেৱাৰ দ্বাৰা মৰিছাছৰ সামুদ্ৰিক মানচিত্ৰ বিক্ৰী ৰয়েল্টি আদায়ৰ চেক প্ৰদান কৰে। বিদেশ মন্ত্ৰীগৰাকীয়ে মৰিছাছৰ নাগৰিকসকলক সপ্তম প্ৰজন্মৰ অভাৰচিজ চিটিজেন অব ইণ্ডিয়া প্ৰমাণ পত্ৰ প্ৰদান কৰে। এই উপলক্ষে বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে এই কাৰ্যৰ অতীতৰ শিপাৰ সৈতে সম্পৃক্ত মৰিছাছত আধুনিকতা আৰু প্ৰগতিৰ যাত্ৰাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰে। ভাৰতে মৰিছাছৰ সৈতে বহুমুখী সহযোগিতা সুদৃঢ় কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ডঃ জয়শংকৰে এখন যুটীয়া সংবাদমেল সম্বোধন কৰি কয় যে বিদেশ মন্ত্ৰী হিচাপে এইবাৰৰ কাৰ্যকালত প্ৰথমে ভ্ৰমণ কৰা দেশসমূহৰ ভিতৰত মৰিছাছ অন্যতম। এই দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ গভীৰতা প্ৰতিফলিত কৰে বুলিও ডঃ জয়শংকৰে প্ৰকাশ কৰে। 35সংখ্যক আন্তঃৰাষ্ট্ৰীয় জীৱবিজ্ঞান অলিম্পিয়াড 2024ত এটা সোণ আৰু 3টা ৰূপৰ পদকসহ ভাৰতীয় দলটোৱে বিশেষ দক্ষতা দেখুৱাবলৈ সক্ষম হৈছে। মুম্বাইৰ বেদান্ত চাকৰে সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে মহাৰাষ্ট্ৰৰ ৰত্নগিৰিৰ ঈশান পেডনেকাৰ, তামিলনাডুৰ চেন্নাইৰ শ্ৰীজিত শিৱকুমাৰ আৰু উত্তৰ প্ৰদেশৰ বৰেইলীৰ যশস্বী কুমাৰে ৰূপৰ পদক অৰ্জন কৰে। 35সংখ্যক আন্তঃৰাষ্ট্ৰীয় জীৱবিজ্ঞান অলিম্পিয়াড কাজাখাস্তানৰ আস্থানত যোৱা 7 জুলাইৰ পৰা 13 জুলাইলৈ অনুষ্ঠিত হৈছিল। মুম্বাইৰ টি ভি এম গৱেষণাগাৰৰ প্ৰফেচাৰ শশীকুমাৰ মেনন আৰু হোমিভাবা বিজ্ঞান শিক্ষা কেন্দ্ৰৰ ডঃ ময়ূৰুগেগেই দলটোৰ নেতৃত্ব দিছিল। ভাৰতীয় দলটোৰ আন দুগৰাকী সদস্য হ'ল বৈজ্ঞানিক পৰ্যবেক্ষকদ্বয় আই আই টি মুম্বাই ডঃ ৰাজেশ পাটকাৰ আৰু বৰোডাৰ এম এছ বিশ্ববিদ্যালয়ৰ ডঃ দেৱেশ কোঠাৰ। ভাৰতৰ ৰোহন বোপন্না আৰু এন শ্ৰীৰাম বালাজীৰ যুটীটো কাইলৈ হেমবাৰ্গ অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডত জাৰ্মানীৰ জেকব স্নাইটাৰ আৰু মাৰ্ক বাইনৰৰ সন্মুখীন হ'ব। ভাৰতীয় যুটীটোৱে পেৰিছ অলিম্পিকৰ পূৰ্বে ক্ৰোৱেছিয়াৰ উমাগত আন এখন প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিব। পেৰিছ অলিম্পিকৰ পূৰ্বে ক্ৰোৱেছিয়াত হ'বলগীয়া প্ৰতিযোগিতাখন বোপন্না আৰু বালাজীৰ বাবে অন্তিমখন প্ৰতিযোগিতা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ভাৰতে নীট প্ৰচেষ্টাৰে বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। চৰকাৰে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে অহা দেওবাৰে সৰ্বদলীয় বৈঠকৰ আহান কৰিছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে বৈজ্ঞানিকসকলে উৎপাদন বৃদ্ধি কৰাৰ বাবে খেতিয়কসকলৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰা উচিত। চি বি আইয়ে নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিল গোচৰৰ সৈতে জড়িত আৰু দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰু 35সংখ্যক আন্তঃৰাষ্ট্ৰীয় জীৱবিজ্ঞান অলিম্পিয়াডত ভাৰতীয় দলৰ এগৰাকী শিক্ষাৰ্থীয়ে সোণৰ আৰু 3গৰাকীয়ে ৰূপৰ পদক অৰ্জন কৰিছে।